যাত্ৰা পুস্তক 35 অধ্যায়। লোকসকলে উপহাৰ দিয়া ধৰ্মৰ ধাম নিৰ্মাণ কৰাসকলৰ বিষয়। মুছিয়ে ইজৰাইলৰ লোকসকলক গোট খুৱালে আৰু তেওঁলোকক ক'লে, আপোনালোকে পালন কৰিবলৈ জিহুৱাই দিয়া আজ্ঞা এইবোৰ। ছয় দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ'ব। সেয়ে জিহুৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম দিন হ'ব। যিকোনোৱে সেইদিনা কাম কৰিব তাৰ নিশ্চয় প্ৰাণদণ্ড হ'ব। বিশ্ৰাম দিনত আপোনালোকৰ কাৰো ঘৰত জুই নজ্বলাব। মুছিয়ে ইজৰাইলৰ সকলো সমাজক ক'লে, জিহুৱাই দিয়া আজ্ঞা এইবোৰ। জিহুৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচৰা উপহাৰসমূহ এইবোৰ: সোণ, ৰূপ আৰু পিতল, নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া সূতা, মিহি হন সূতা আৰু ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ ছাগৰ ছাল, তহঁচ জন্তুৰ ছাল আৰু চিটিম কাঠ, প্ৰদীপৰ বাবে তেল আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধ দ্ৰব্য, এফুট আৰু বুকুপটাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ। আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতা সম্পন্ন লোক আহক আৰু জিহুৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক। আবাসৰ তম্বু, আৱৰণ, হাকোটা, তক্তা, দাং, খুটা আৰু চুঙি, চন্দুক আৰু তাৰ কাণমাৰি, পাপাৱৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা, তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ আৰু তাৰ সকলো সঁজুলি, দৰ্শন পিঠা, দীপ্তিৰ বাবে দীপাধাৰা আৰু তাৰ প্ৰয়োজনীয় সামগ্ৰী, প্ৰদীপবোৰ আৰু প্ৰদীপৰ বাবে তেল, ধূপবেদী আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্ৰৱেশ দুৱাৰত ওলমাবলৈ পৰ্দা, হোম বলিৰ বাবে বেদী আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্ৰী, ডাঙৰ পাত্ৰ আৰু তাৰ ভিত্তি আনিব। তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুটা, চুঙি আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ, আবাসৰ খুটা, চোতালৰ খুটাৰ সৈতে সেইবোৰ ৰছী, তেওঁলোকে পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰুণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব। তাৰ পাছত ইজৰাইলৰ জাতিৰ সকলো লোক মুছিৰ আগৰ পৰা আঁতৰি গ'ল। যিসকলৰ হৃদয়ত প্ৰবৃত্তি আৰু মনত ইচ্ছা জন্মিল, তেওঁলোকে জিহুৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বু সম্পৰ্কীয় সকলো সামগ্ৰী আৰু পবিত্ৰ বস্ত্ৰৰ বাবে জিহুৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। পুৰুষ আৰু স্ত্ৰীসকল লোকৰ ইচ্ছা জন্মিল। তেওঁলোক সকলোৱে ব্ৰুচ, কাণফুলি, আঙুঠি আৰু অলংকাৰ, সকলো ধৰণৰ সোণৰ অলংকাৰ আনিলে। তেওঁলোকে জিহুৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে। যিসকল লোকৰ নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া সূতা আৰু মিহি হন সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ ছাগৰ ছাল আৰু তহঁচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে। প্ৰতিজনে জিহুৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে, আৰু যিসকলৰ চিটিম কাঠ আছিল তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে। প্ৰত্যেক দক্ষতা সম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙাবৰণীয়া আৰু মিহি হন সূতা আনিলে। সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল, তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে। মুখ্য লোকসকলে এফুট আৰু বুকুপটাত লগাবলৈ গুমেট আৰু আন পাথৰ আনিলে। তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে। ইজৰাইলৰ সকলো লোকে ইচ্ছাকৃতভাৱে যিহুৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্ৰত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্ৰদান কৰিলে। যিহুৱাই মুচিক যি সকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্ৰীৰ সহায়ত মুচিয়ে তৈয়াৰ কৰিলে। তাৰ পাছত মুচিয়ে ইজৰাইলৰ লোকসকলক ক'লে, চোৱা, যিহুৱাই যিহুদা ফৈদৰ হুৰৰ পুত্ৰ উৰিৰ পুত্ৰ বছলেলৰ নাম কাঢ়ি মাতিলে। যিহুৱাই বছলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে। তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে। তেওঁ সোণ, ৰূপ আৰু পিতলৰ সামগ্ৰী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব। পাথৰ কাটি খটাব পাৰে আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্পকৰ্ম কৰিব পাৰে। যিহুৱাই বছলেল আৰু অহলিয়াবক শিক্ষাদান কৰিবলৈ বিশেষ ক্ষমতা দিলে। অহলিয়াব হ'ল দান বংশৰ অহিচামকৰ পুত্ৰ। যিহুৱাই এই দুজনক সকলো প্ৰকাৰৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতা সম্পন্ন। নীলা, বেঙুনীয়া আৰু ৰঙাবৰণীয়া মিহি হন সূতাৰে ফুল বচা কৰ্ম আৰু কাপোৰ বোৱাৰ কাৰ্য কৰে। তেওঁলোকে সকলো প্ৰকাৰৰ শিল্পকাৰ্য কৰে আৰু তেওঁলোক শিল্পী সুলভ নক্সাকাৰ।